জোহনে লিখা শুভবাৰ্তা বাৰ অধ্যায়। যীশুক সুগন্ধি তেল ঘঁহা আৰু ইয়াৰ অৰ্থ। নিষ্ঠা পৰ্বৰ ছয় দিনৰ আগতে যীশু বৈঠিনীয়া গাঁৱলৈ আহিল। সেই ঠাইত লাজাৰে বাস কৰিছিল। এইজন লাজাৰকে যীশুৱে মৃত্যুৰ পৰা তুলিছিল। সেই ঠাইতে তেওঁলোকে যীশুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱাৰ আহাৰ বাঢ়ি দিছিল। যীশুৰ লগত যিসকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল। তেতিয়া মৰিয়মে বহুমূল্য বিশুদ্ধ জতা মাংসীৰ সুগন্ধি তেল আনি যীশুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীশুৰ চৰণ মচি সেই তেল সানি দিলে। তেতিয়া সেই তেলৰ সুগন্ধই গোটেই ঘৰ জুৰিলে। তেতিয়া তেওঁৰ শিষ্যসকলৰ মাজৰ যিজনে তেওঁক শত্ৰুৰ হাতত শুধাই দিব, সেই ইস্কুৰিটীয়া যিহুদাই মৰিয়মৰ এই কাৰ্যক বিৰোধ কৰিলে আৰু ক'লে, আমি এই তেল 300 অধলি বিক্ৰী কৰি দৰিদ্ৰসকলৰ মাজত কিয় দান নকৰিলোঁ? তেওঁ যে দৰিদ্ৰসকলৰ চিন্তা কৰি এই কথা কৈছিল এনে নহয়, কিন্তু তেওঁ চোৰ। তেওঁৰ হাতত ধনৰ জুলুঙা আছিল, সেইকাৰণে তাৰ ভিতৰত যি দিয়া যায় তাকে তেওঁ চুৰ কৰে। এই কাৰণতে তেওঁ এনে কথা কৈছিল। তেতিয়া যীশুৱে ক'লে, তেওঁক অকলে থাকিবলৈ দিয়া, মোক মৈদামত থোৱাৰ দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল, কিয়নো দৰিদ্ৰসকল তোমালোকৰ লগত সদায় থাকিব, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো। ইহুদীসকলৰ বহুতে গম পালে যে যীশু বৈঠনীয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীশুক চাবৰ কাৰণে যি আহিল এনে নহয়, যিজন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীশুৱে তুলিছিল সেইজন লাজাৰক চাবলৈহে তেওঁলোক আহিল। সেয়েহে প্ৰধান পুৰোহিতসকলে লাজাৰক বধ কৰিবলৈ চকৰাণ কৰিব ধৰিলে, কিয়নো সেইকাৰণে বহুতো ইহুদী লোকে যীশুত বিশ্বাস কৰিছিল। যীশুৰ জয়যাত্ৰা। পাঁচদিনা নিষ্ঠাৰ পাবলৈ অহা লোকসকলে শুনিবলৈ পালে যে যীশু জেৰুচালেমলৈ আহিছে। তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগবঢ়াবলৈ নগৰলৈ গ'ল আৰু চিঞৰি চিঞৰি ক'লে, হোছানা হোছানা, যিজন প্ৰভুৰ নামেৰে আহিছে ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক, ইজৰাইলৰ ৰজাক ঈশ্বৰে আশীৰ্বাদ কৰক। তেতিয়া যীশুৱে এটা গাধ পোৱালীক দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে, তোমালোকে ভয় নকৰিবা, হে চিউন জীয়ৰী, চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালীৰ ওপৰত উঠি আহিছে। এই সকলো বিষয় তেওঁৰ শিষ্যসকলে প্ৰথমতে বুজি পোৱা নাছিল, কিন্তু যেতিয়া যীশু মহিমানিত হৈ উত্তোলিত হ'ল তেতিয়া তেওঁলোকৰ মনত পৰিল যে শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল। যেতিয়া যীশুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁ মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যিসকল লোক তেওঁৰ লগত আছিল তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে। এইকাৰণে লোকসকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে এই আচৰিত কাৰ্যবোৰ তেওঁ কৰিছে। তাতে ফৰিচীসকলে ইজনে সিজনৰ মাজত কোৱাকুই কৰি ক'লে, তোমালোকে দেখিলা আমাৰ সকলো চেষ্টা ব্যৰ্থ হ'ল, চোৱা গোটেই জগতখনে তেওঁৰ পাছত গ'ল। কেইজনমান গ্ৰীক লোকে যীশুৰ লগত সাক্ষাৎ কৰা। সেই সময়ত নিষ্ঠা পৰ্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোকসকল জেৰুচালেমলৈ আহিছিল। তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল। তেওঁলোকে গালিল দেশৰ বৈতছদা গাঁৱৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক'লে, হে মহাশয়, আমি যীশুক চাবলৈ ইচ্ছা কৰোঁ। ফিলিপে আহি অন্দ্ৰিয়ক এই কথা ক'লে। তেতিয়া অন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীশুক জনালে। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মানুহৰ পুত্ৰ মহিমানিত হ'বৰ সময় হৈছে। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায় তাতে সি অকল এটা গুটি হৈয়ে থাকে, কিন্তু যদি মৰে তেনেহ'লে তাত অনেক গুটি ধৰে। যিকোনোৱে নিজৰ জীৱনক প্ৰেম কৰে তেওঁ তাক হেৰুৱায়, আৰু যিকোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে। কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে তেনেহ'লে তেওঁ মোৰ পাছে পাছে আহক, তাতে মই যি ঠাইত থাকোঁ মোৰ সেৱক জানো সেই ঠাইতে থাকিব। কোনোৱে যদি মোৰ সেৱা কৰে তেনেহ'লে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব। এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক'ম, হে পিতৃ, এই সময়ৰ পৰা মোৰ ৰক্ষা কৰা, ইয়াকে ক'মনে? কিন্তু এইকাৰণেহে মই এই সময়লৈ আহিলোঁ। হে পিতৃ, তোমাৰ নাম মহিমানিত কৰা। তেতিয়া স্বৰ্গৰ পৰা এটি বাণী আহিল আৰু ক'লে, মই মহিমানিত কৰিলোঁ, আকৌ মহিমানিত কৰিম। তেতিয়া তাত লোকসকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ গৰ্জন বুলি ক'লে। কিছুমানে ক'লে স্বৰ্গদূতে তেওঁৰ সৈতে কথা ক'লে। যীশুৱে উত্তৰ দি ক'লে, মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ'ল। এতিয়া এই জগতৰ সুদবিচাৰ হৈছে, এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ'ব আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হওঁ, আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ'লে সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম। তেওঁৰ মৃত্যু কেনেধৰণে হ'ব সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক'লে। তাতে লোকসকলে তেওঁক উত্তৰ দি ক'লে, আমি বিধান শাস্ত্ৰত শুনিছোঁ খ্ৰীষ্ট চিৰকাল থাকিব, তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে মানুহৰ পুত্ৰ উতলিত হ'ব, মানুহৰ পুত্ৰনো কোন? তেতিয়া যীশুৱে তেওঁলোকক ক'লে, তোমালোকৰ মাজত এতিয়া অলপ কাল পোহৰ আছে, যেতিয়ালৈকে পোহৰ আছে আগবাঢ়ি থাকা, যাতে আন্ধাৰে তোমালোকক পাছ নেপেলায়। যিজন আন্ধাৰ ফুলে তেওঁ ক'লৈ যায় সেই বিষয়ে নাজানে। যেতিয়ালৈ পোহৰ আছে তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা, যাতে তোমালোক পোহৰৰ সন্তান হোৱা। যীশুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে। সেই কথা সিদ্ধ হ'বলৈ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে। যাতে যীশুৱে ভাবত সেই কথাষাৰ যেন সম্পূৰ্ণ হয়, কিয়নো তেওঁ কৈছিল, হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে, আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ'ব? কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যীশুৱে আকৌ তেওঁলোকক কৈছিল, তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ'লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘূৰিলেহেঁতেন, আৰু মই তোমালোকক সুস্থ কৰিলোহেঁতেন। এইদৰে যীশুৱে এই বিষয়ে ক'লে, কাৰণ যীশুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল। তথাপি শাসনকৰ্তাসকলৰ মাজৰ অনেকে যীশুত বিশ্বাস কৰিলে, কিন্তু তেওঁলোকক নামঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰিচীসকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে, কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসাতকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল। যীশুৱে অতি উচ্চস্বৰে ক'লে, যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মোক নহয়, কিন্তু মোক পঠোৱাজনকহে বিশ্বাস কৰে, আৰু যিকোনোৱে মোক দেখে তেওঁ মোক পঠোৱাজনকেই দেখে। মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ যেন আন্ধাৰত নাথাকে। কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সুদবিচাৰ নকৰোঁ, কিয়নো মই জগতৰ সুদবিচাৰ কৰিবলৈ অহা নাই, কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ। যিকোনোৱে মোক অগ্ৰাহ্য কৰে আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সুদবিচাৰ কৰোতা এজন আছে, আৰু মই যি বাৰ্তা দিছোঁ শেষৰ দিনা সেই বাৰ্তাই তেওঁৰ সুদবিচাৰ কৰিব। কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই, কিন্তু মোক পঠোৱা পিতৃয়ে মই কি ক'ব লাগে আৰু কেনেদৰে ক'ব লাগিব এই বিষয়ে মোক আজ্ঞা কৰিলে। মই জানো যে তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে, এই হেতুকে মই যি যি কথা কওঁ পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।